سيقول السفهاء من الناس ما ولاهم عن قبلتهم التي كانوا عليها قل لله المشرق والمغرب يهدي من يشاء إلى صراط مستقيم.
মানুহৰ মাজত নিৰ্বোধসকলে অনতিপলমে ক'ব যে ইমান দিনে সিহঁতে যি কিবিলাক অনুসৰণ কৰি আছিল তাৰ পৰা সিহঁতক কিহে বিমুখ কৰালে, কোৱা পূব আৰু পশ্চিম আল্লাহৰেই, তেওঁ যাক ইচ্ছা কৰে সৰল পথৰ হৃদায়ত প্ৰদান কৰে।